Iya, आकाशवाणी বাতৰি পঢ়িছো নিৰ্মালী শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ জগদলপুৰত 12,600 কোটি টকাৰ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে যে দেশৰ সাংস্কৃতিক জ্ঞানৰ বৈচিত্ৰতা মহান সাধুসকলৰ শিকনিৰ সৈতে সমন্বয়ৰ সূতাৰে বান্ধ খাই আছে। ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙে ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ মূল্যায়নৰ উদ্দেশ্যে আজি এখন বৈঠকত মিলিত হয়। নৰৱেৰ লেখক নাট্যকাৰ জন ফোচেলৈ চলিত বছৰৰ সাহিত্যৰ নবেল বঁটা আগবঢ়োৱা হৈছে আৰু ভাৰতে চীনত অনুষ্ঠিত এছিয়ান গেমছত এতিয়ালৈকে 21টা সোণ, 32টা ৰূপ আৰু 33টা ব্ৰঞ্জসহ মুঠ 83টা পদক লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ জগদলপুৰত 12,600 কোটি টকাৰ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। তেওঁ লগতে বীৰাংগনা ৰাণী দুৰ্গাৱতীৰ স্মাৰকৰ ভূমি পূজনতো ভাগ লয়। প্ৰধানমন্ত্ৰীয়ে ৰাণী দুৰ্গাৱতীৰ স্মৃতিত এটা ডাক টিকটো উন্মোচন কৰে। এই উপলক্ষে শ্ৰীমোদীয়ে কয় যে পূৰ্বৰ চৰকাৰসমূহে দেশৰ মহান ব্যক্তি আৰু জনজাতীয় সমাজলৈ সন্মান প্ৰদান কৰিবলৈ পাহৰি গৈছিল আৰু তেওঁ কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে প্ৰথমে জনজাতীয় মন্ত্ৰালয় গঠন কৰিছিল আৰু জনজাতীয় সমাজক সন্মান প্ৰদান কৰিছিল। শ্ৰীমোদীয়ে কয় যে তেওঁৰ চৰকাৰে চৰকাৰৰ পৰিসংখ্যাৰ পৰা 11 কোটি ভুৱা নাম আঁতৰ কৰিছে আৰু ইয়াৰ ফলত কোষাগাৰৰ ধন লুণ্ঠন বন্ধ হৈছে। বৰ্তমান চৰকাৰে জন ধন, আধাৰ আৰু মোবাইলৰ ব্যৱহাৰৰ জৰিয়তে 2,50,000 কোটি টকা চুৰি হোৱাৰ পৰা ৰক্ষা কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে সম্প্ৰতি মধ্যপ্ৰদেশ এনে এটা সন্ধিক্ষণত থিয় হৈ আছে যে উন্নয়নৰ গতি স্তৰ হলেই ৰাজ্যখন বিপৰ্যয়ৰ সন্মুখীন হ'ব। পৰৱৰ্তী 25টা বছৰ অতিকে গুৰুত্বপূৰ্ণ বুলিও তেওঁ মন্তব্য কৰে। তেওঁ কয় যে এয়া কঠোৰ পৰিশ্ৰম কৰা আৰু সঠিক সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দেশৰ সাংস্কৃতিক জ্ঞানৰ বৈচিত্ৰতা মহান সাধুসকলৰ শিকনিৰ সৈতে সমন্বয়ৰ সূতাৰে বান্ধ খাই আছে। দেশৰ মহান সাধুসকলৰ শিকনিসমূহে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ সমূহীয়া অৱধাৰণা অধিক শক্তিশালী কৰে বুলি তেওঁ মন্তব্য কৰে। শ্ৰীৰামলিংগা স্বামীৰ 200সংখ্যক জয়ন্তী উপলক্ষে দিয়া এটা ভিডিঅ' বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে শ্ৰীৰামলিংগা স্বামী দেশৰ আটাইতকৈ সন্মানীয় সাধুসকলৰ অন্যতম আছিল। 19শ শতিকাৰ জন্মগ্ৰহণ কৰা এই সাধুগৰাকীৰ আধ্যামিক দৃষ্টিভংগীয়ে আজিও লাখ লাখ লোকক অনুপ্ৰেৰণা যোগাই আহিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে শ্ৰীৰামলিংগাৰ প্ৰভাৱ সমগ্ৰ বিশ্বত বিদ্যমান আৰু ভালেমান সংগঠনে তেওঁৰ চিন্তাৰাজিক লৈ কাম কৰি আছে। ৰাষ্ট্ৰীয় শিক্ষানীতি সন্দৰ্ভত মত প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে উদ্ভাৱন, গৱেষণা আৰু উন্নয়নত গুৰুত্ব আৰোপেৰে এই নীতিয়ে সমগ্ৰ শিক্ষা প্ৰেক্ষাপটত সলনি কৰিছে। বিগত 9 বছৰত দেশত অভিলেখ সংখ্যক বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক আৰু চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যুৱক যুৱতীসকলে সম্প্ৰতি নিজৰ স্থানীয় ভাষাত অধ্যয়ন কৰিয়ে চিকিৎসক আৰু অভিযন্তা হোৱাৰ সুযোগ লাভ কৰিছে। এই পবিত্ৰ দিন উপলক্ষে প্ৰধানমন্ত্ৰীয়ে শ্ৰীৰামলিংগাৰ আদৰ্শৰাজি পূৰণ কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰে আৰু সকলোকে সাধুগৰাকীৰ মৰম, ভালপোৱা, দয়া আৰু ন্যায় বাৰ্তা বিয়পাবলৈ আহ্বান জনায়। ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙে আজি ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ মূল্যায়নৰ উদ্দেশ্যে এখন বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত ৰাজ্যখনৰ মুখ্য সচিব ভি ডি পাঠক আৰু অন্য বিষয়াসকল উপস্থিত থাকে। বৈঠকত শ্ৰীপাঠকে মুখ্যমন্ত্ৰী টামাঙক উদ্ধাৰ সাহায্য আৰু পুনৰ্বাসনৰ বাবে ভাৰতীয় সেনা আৰু সংশ্লিষ্ট সংস্থাসমূহৰ সহযোগত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে অৱগত কৰে। মুখ্যমন্ত্ৰী টামাঙে ঘটনাৰ পুনৰপুংখ অধ্যয়ন আৰু ভৱিষ্যতৰ বাবে বিশদ পৰিকল্পনা যুগুতাই উলিওৱাৰ উদ্দেশ্যে বিষয় বিশেষজ্ঞ, বিজ্ঞানী, পৰিৱেশবিদ, জলবিদ্যুৎ বিশেষজ্ঞ, অভিযন্তা, নাগৰিক সমাজৰ সদস্য, হিমবাহ বিশেষজ্ঞ আৰু বান বিশেষজ্ঞক লৈ এখন উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰিবলৈ নিৰ্দেশ দিয়ে। শ্ৰীটামাঙে লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অবৈধ মজুতকৰণৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকীয়াই দিছে। তেওঁ কয় যে অভিযোগ দাখিল কৰাৰ বাবে ৰেম্পো, চিংটাম আৰু মংগমত ওজৰ আপত্তি নিষ্পত্তি কেন্দ্ৰ স্থাপন কৰা হ'ব। অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বচা বচা বাহনসমূহৰ সুগম আহ যাহ সুনিশ্চিত কৰাৰ বাবে এখন জিলা সমিতি গঠন কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে টছমগো বাবা মন্দিৰ নাথুলাৰ বাবে পৰ্যটন এলেকাসমূহৰ বাবে অনুজ্ঞাপত্ৰ কাইলৈৰ পৰা বন্ধ থাকিব। তেওঁ কয় যে আশ্ৰয় শিবিৰত থকা লোকসকলক বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰা হ'ব। শ্ৰীটামাঙে লগতে মংগন গেংটক পাকিয়ং আৰু নামচি জিলাৰ বিদ্যালয়সমূহৰ লগতে সকলো চৰকাৰী ব্যক্তিগত মহাবিদ্যালয়ৰ পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত বন্ধ থাকিব। পাকিয়ং চিংটাম আৰু দিক্সুত শীঘ্ৰে বিদ্যুৎ আৰু পানী যোগান বাহাল কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে সঠিক তথ্য প্ৰদান আৰু উৰা বাতৰি বন্ধ কৰাৰ উদ্দেশ্যে প্ৰতিদিনে বিয়লি মুখ্য সচিবৰ কাৰ্যালয়ৰ পৰা প্ৰেছ টোকা জাৰি কৰা হ'ব। নৰৱেৰ লেখক নাট্যকাৰ জন ফোচেলৈ চলিত বছৰৰ সাহিত্যৰ নবেল বঁটা আগবঢ়োৱা হৈছে। ছুইডিছ একাডেমীয়ে প্ৰকাশ কৰা মতে লেখকগৰাকীয়ে তেওঁৰ অভিনৱ নাটক আৰু গদ্য ৰচনাৰে মানুহৰ মনৰ অস্ফুট কথাক তুলি ধৰাৰ স্বীকৃতিস্বৰূপে এই বঁটা আগবঢ়োৱা হৈছে। শ্ৰীফোচে বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নাট্যকাৰসমূহৰ অন্যতম আৰু তেওঁৰ অপূৰ্ব গদ্যশৈলীৰ বাবে জনাজাত। সাহিত্যিকগৰাকীয়ে মানৱীয় স্থিতিক তেওঁৰ ৰচনাৰ মূল বিষয়বস্তু হিচাপে লৈ আহিছে। নবেল বঁটা কমিটীয়ে কৈছে যে জন ফোচে তেওঁৰ ৰচনাৰাজিৰ মাজেৰে জনসাধাৰণৰ জীৱনৰ দৈনন্দিন পৰিস্থিতিসমূহ সুন্দৰ ৰূপত তুলি ধৰি আহিছে। তেওঁ মানৱীয় ভাৱনাক সৰল শব্দত প্ৰকাশ কৰিছে। 1983 চনত ৰেড ব্লেক নামৰ উপন্যাসেৰে জন ফোচে উপন্যাসিক হিচাপে যাত্ৰা আৰম্ভ কৰিছিল। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কৈছে যে চৰকাৰে সামৰ্থ্য বৃদ্ধিত বিশেষ গুৰুত্ব আৰোপ কৰিছে কিয়নো কৰ্মশক্তিৰ বাবে ই অতিকে জৰুৰী। নতুন দিল্লীত আজি স্থানীয় নগৰ নিকায়ৰ সামৰ্থ্য বৃদ্ধি সম্পৰ্কীয় ৰাষ্ট্ৰীয় কৰ্মশালাত ভাষণ দি এইদৰে মন্তব্য কৰে। শ্ৰীপুৰীয়ে কয় যে পূৰ্বতে সামৰ্থ্য বৃদ্ধিত গুৰুত্ব আৰোপ কৰা হোৱা নাছিল যদিও সম্প্ৰতি দেশত সামৰ্থ্য বৃদ্ধি আয়োগ গঠন কৰা হৈছে। তেওঁ কয় যে 2004-2014 চনলৈ নগৰ অঞ্চল সকলো আঁচনিৰ নামত 1,78,000 টকা ব্যয় কৰা হৈছিল। বিগত 9 বছৰত এনে আঁচনিৰ বাবদ 18 লাখ কোটিৰো অধিক টকা ব্যয় কৰা হৈছে। ভাৰতে চীনত অনুষ্ঠিত এছিয়ান গেমছত এতিয়ালৈ 21টা সোণ, 32টা ৰূপ আৰু 33টা ব্ৰঞ্জসহ মুঠ 84টা পদক লাভ কৰিছে। ভাৰত বৰ্তমান প্ৰতিযোগিতাৰ পদক তালিকাৰ 4ৰ্থ স্থানত আছে। এছিয়ান গেমছৰ ইতিহাসত এয়া ভাৰতৰ বৰ্তমানলৈ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। ইয়াৰ পূৰ্বে ভাৰতে জাকাৰ্টাত অনুষ্ঠিত 8ষ্টাদশ এছিয়ান গেমছত 70টা পদক লাভ কৰিছিল। প্ৰতিযোগিতাৰ আজি দ্বাদশ দিনা ভাৰতৰ পুৰুষ আৰ্চাৰী দলে কম্পাউণ্ড শাখাৰ দলীয় শিতানত দক্ষিণ কোৰিয়াক 235-230 ফলাফলত পৰাভূত কৰি সোণৰ পদক হস্তগত কৰে। ইয়াৰ পূৰ্বে জ্যোতি, পৰ্ণিত আৰু অদিতিয়ে মহিলাৰ আৰ্চাৰীৰ কম্পাউণ্ড শাখাৰ দলীয় শিতানত সোণৰ পদক অৰ্জন কৰে। দলটোৱে চীনা টাইপেৰ প্ৰতিদ্বন্দ্বীক 230-228 ফলাফলত পৰাস্ত কৰে। একেদৰে দীপিকা পল্লিকল আৰু হৰিন্দৰ পাল সিং সাদ্ধুৰ যুটিটোৱে স্কোৱাছৰ মিক্সড ডাবলছত মালয়েছিয়াৰ প্ৰতিদ্বন্দ্বীক পৰাভূত কৰি সোণৰ পদক হস্তগত কৰে। স্কোৱাছৰ পুৰুষৰ ছিংগলছত সৌৰভ ঘোষাল গ্ৰুপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়। সৌৰভ আজি ফাইনেলত মালয়েছিয়াৰ ইং ইয়াপ এন জিৰ হাতত 1-3 ফলাফলত পৰাজিত হয়। ইপিনে কাবাডীৰ পুল এৰ এখন খেলত আজি ভাৰতীয় পুৰুষ দলে জাপানক 56-28 পইণ্টত পৰাস্ত কৰে। এই জয়ৰ সুবাদত ভাৰত প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাটো নিশ্চিত হৈছে। ইপিনে মহিলাৰ মল্লযুদ্ধৰ 57 কিলোগ্ৰাম ওজন শাখাৰ এখন খেলত মানছিয়ে দক্ষিণ কোৰিয়াৰ ৱাক জিঅনেজক 2-0 ফলাফলত পৰাস্ত কৰে। আনহাতে মহিলাৰ মল্লযুদ্ধৰ 50 কিলোগ্ৰাম ওজন শাখাত পূজা গেৰলেট কানাডাৰ মল্লযুদ্ধৰ হাতত 6-9 ফলাফলত পৰাভূত হয়। এতিয়া খেলুৱৈগৰাকীয়ে ব্ৰঞ্জৰ পদকৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইপিনে অন্তিম পংঘালে মহিলাৰ 53 কিলোগ্ৰাম ওজন শাখাত মংগোলিয়াৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। বেডমিণ্টনত ভাৰতৰ এইচ এছ প্ৰণয়ে মালয়েছিয়াৰ লি জি জিয়াক পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলৰ অভূতপূৰ্ব প্ৰদৰ্শনক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এলানি পোষ্টযোগে প্ৰধানমন্ত্ৰী মোদীয়ে দেশক গৌৰৱান্বিত কৰা ত্ৰুটিবিহীন প্ৰদৰ্শনৰ বাবে খেলুৱৈসকলক অভিনন্দন জনাইছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটি পুনৰ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ জব্বলপুৰত 12,600 কোটি টকাৰ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে যে দেশৰ সাংস্কৃতিক জ্ঞানৰ বৈচিত্ৰতা মহান সাধুসকলৰ শিকবিৰ সৈতে সমন্বয়ৰ সূতাৰে বান্ধ খাই আছে। নৰৱেৰ লেখক নাট্যকাৰ জন ফচেলৰ চলিত বছৰৰ সাহিত্যৰ নবেল বঁটা আগবঢ়োৱা হৈছে আৰু ভাৰতে চীনাত অনুষ্ঠিত এছিয়ান গেমছত এতিয়ালৈকে 21টা সোণ 32টা ৰূপ আৰু 33টা ব্ৰঞ্জসহ মুঠ 4টা পদক লাভ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।